ইয়ুব তিনি অধ্যায়। ইয়ুবৰ বিলাপ। পাছত ইয়ুবে মুখ মেলি তেওঁৰ জন্মদিনক হাও দিলে। ইয়ুবে মাত লগাই ক'লে, যিদিনত মোৰ জন্ম হৈছিল সেইদিন বিনষ্ট হওক, আৰু পুত্ৰ সন্তান গৰ্ভত স্থিতি হ'ল বুলি কোৱা ৰাতি বিনষ্ট হওক। সেইদিন অন্ধকাৰময় হওক, ঈশ্বৰে ওপৰৰ পৰা তললৈ দৃষ্টি নকৰক, আৰু তাৰ ওপৰত পোহৰ প্ৰকাশিত নহওক। অন্ধকাৰ আৰু মৃত্যু ছায়াই তাক নিজৰ বুলি গ্ৰহণ কৰক, মেঘে তাক ঢাকি ধৰক, দিনক আন্ধাৰ কৰোতা সকলোৱে তাৰ ভয় জন্মাওক। সেই ৰাতি ঘোৰ অন্ধকাৰে ধৰক, বছৰৰ দিনবোৰৰ মাজত সি আনন্দ নকৰক, আৰু মাহৰ লেখতো নপৰক। চোৱা, সেই ৰাতি অসাৰ্থক হওক, তাত কোনো আনন্দ ধনী নহওক। দিনক হাও দিওঁতাবোৰে তাক হাও দিয়ক, বাহুক উচতাবলৈ নিপুণ লোকসকলে তাক হাও দিয়ক। সেইদিনৰ প্ৰভাতীয় তৰা যেন অন্ধকাৰ হৈ যায়, সেই ৰাতিয়ে যেন প্ৰভাতৰ কাৰণে অপেক্ষা কৰে, কিন্তু সেই প্ৰভাত যেন কোনোদিন নাহে, সেইদিনে যেন সূৰ্যৰ প্ৰথম ৰশ্মি কেতিয়াও নেদেখক। কিয়নো সি মোৰ মাতৃৰ গৰ্ভৰ দুৱাৰ বন্ধ নকৰিলে, আৰু মোৰ চকুৰ পৰা ক্লেশ ঢাকি নথলে। মই কিয় গৰ্ভতে নমৰিলোঁ? উদৰৰ পৰা বাহিৰ হোৱা মাত্ৰে মই কিয় প্ৰাণত্যাগ নকৰিলোঁ? ওলাই মোক কিয় ল'লে, আৰু মই পিয়াহ খাবলৈ ইষ্টনে বা মোক কিয় গ্ৰহণ কৰিলে? কিয়নো সেয়েই নোহোৱা হ'লে মই শুই শান্তি পালোহেঁতেন, সেয়ে নোহোৱা হ'লে মই নিদ্ৰিত হ'লোহেঁতেন আৰু শান্তি পালোহেঁতেন। তেতিয়া যিসকলে নিজৰ কাৰণে ধ্বংসৰ স্থান নিৰ্মাণ কৰিছিল, এনে ৰজাসকলৰ আৰু পৃথিৱীৰ মন্ত্ৰীসকলৰ লগত অথবা সোণ থকা সেই ৰাজপুত্ৰসকলৰ সৈতে থাকিব পাৰিলেহেঁতেন, আৰু যিসকলে নিজ নিজ ঘৰ ৰূপেৰে পৰিপূৰ্ণ কৰিছিল, এনে লোকসকলৰ লগত থাকি মই বিশ্ৰাম পালোহেঁতেন, বা গুপ্ত গৰ্ভৰচাবৰ দৰে মই একো নহ'লোহেঁতেন, পোহৰ দেখিবলৈ নোপোৱা সন্তানৰ দৰে হ'লোহেঁতেন। সেই ঠাইত দুষ্টবোৰে আৰু উপদ্ৰৱ নকৰে, ভাগৰুৱাই তাত জিৰণি পায়, তাত বন্দিয়াসকলেও একেলগে নিৰাপদে থাকে। ক্ৰীত দাসসকলে কাৰ্যাধ্যক্ষসকলৰ দাবী হুমকি আৰু নুশুনে, তাত সৰু কি বৰ সকলো একে, আৰু বন্দী তেওঁ গৰাকীৰ পৰা মুক্ত হয়। দুভগীয়া কিয় পোহৰ দিয়া যায়? মনত বিষাদ পোৱাসকলক কিয় জীয়াই থাকিবলৈ দিয়া হয়? তেওঁলোকে মৃত্যুলৈ অপেক্ষা কৰে, কিন্তু সেয়ে নাহে, আৰু গুপ্ত ধনতকৈও তাক বৰকৈ বিচাৰে। কিয় পোহৰে তেওঁলোকক অধিক উল্লাস দিয়ে? কিয় মৈদাম বিচাৰি পালে তেওঁলোকে আনন্দ কৰে? যাৰ পথ গুপ্ত থাকে আৰু ঈশ্বৰে যাৰ চাৰিওফালে বেৰা দিয়ে, এনে মানুহক কিয় পোহৰ দিয়া হয়? কিয়নো মই খাবলৈ নৌপাওঁতেই মোৰ হুমুনিয়াহ আহে, আৰু মোৰ কেকনি পানীৰ ধাৰৰ দৰে ওলাই থাকে। কিয়নো মই যিহকে ভয় কৰোঁ সেয়ে মোলৈ ঘটে, আৰু যিহলৈ আকাংক্ষা কৰোঁ সেয়ে মোলৈ আহে। মোৰ সুখ নাই, শান্তি নাই, বিশ্ৰামো নাই, কিন্তু দুখহে আহি থাকে।